গীতমালা 131 অধ্যায় দাউদৰ ৰচিত যাত্ৰাৰ সংগীত। হে যিহোৱা, মোৰ মন গৰ্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চৰ্য বিষয়বোৰ লৈও মই চিন্তিত নহওঁ। কিন্তু মই মোৰ প্ৰাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ। যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে, মোৰ ভিতৰত থকা প্ৰাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে। হে ইজৰাইল, যিহুৱাত আশা ৰাখা, এতিয়াৰ পৰা অনন্তকাললৈকে।